জিহোশুৱা ছয় অধ্যায়। সেই সময়ত ইজৰাইলৰ সন্তানসকলৰ ভয়ত জিৰিহো নগৰৰ প্ৰৱেশ পথবোৰ বন্ধ আছিল, ভিতৰলৈ কি বাহিৰলৈ কোনেও ওলোৱা সোমোৱা কৰা নাছিল। পাছত জিহোৱাই জিহোশুৱাক ক'লে, চোৱা, মই জিৰিহোক, ইয়াৰ ৰজাক আৰু তাৰ প্ৰশিক্ষিত বীৰ পুৰুষসকলক তোমাৰ হাতত সমৰ্পণ কৰিলোঁ। তোমালোকৰ আটাই যোদ্ধাৰু লোকে নগৰখনৰ চাৰিওকাষে এবাৰ কুচ কাবাজ কৰি প্ৰদক্ষিণ কৰিবা। এইদৰে তুমি ছদিন কৰিবা আৰু সাতজন পুৰোহিতক নিয়ম চন্দুকৰ আগে আগে মহাশব্দকাৰী হাতোটা শিঙালৈ যাবলৈ দিবা। পাছত সপ্তম দিনা তোমালোকে সাতবাৰ নগৰখন প্ৰদক্ষিণ কৰিবা আৰু পুৰোহিতসকলক উচ্চ শব্দেৰে শিঙা বজাবলৈ দিবা। আৰু যেতিয়া তেওঁলোকে মহাশব্দকাৰী শিঙা দীঘলীয়াকৈ উচ্চ শব্দেৰে বজাব আৰু তোমালোকে যেতিয়া শিঙাৰ শব্দ শুনিবা, তেতিয়া সকলো লোকে মহাধ্বনি কৰিবা। তাতে নগৰৰ গড় মাটিৰ সমান হৈ পৰিব আৰু প্ৰতিজন লোকে নিজৰ সমুখেদি পোনে পোনে উঠি যাবা। তেতিয়া নুনৰ পুত্ৰ জিহোশুৱাই পুৰোহিতসকলক মাতি আনি ক'লে, তোমালোকে নিয়ম চন্দুক দাঙি লোৱা আৰু পুৰোহিত সাতজনে জিহোৱাৰ নিয়ম চন্দুকৰ আগে আগে মহাশব্দকাৰী হাতোটা শিঙা লৈ যোৱা। পাছত তেওঁ লোকসকলক ক'লে, তোমালোকে গৈ নগৰ প্ৰদক্ষিণ কৰা আৰু যুদ্ধলৈ সাজু হৈ থকা সৈন্যসকল জিহোৱাৰ চন্দুকৰ আগে আগে যোৱা। এইদৰে জিহোৱাই লোকসকলক কোৱাৰ দৰে মহাশব্দকাৰী শিঙা লৈ যোৱা পুৰোহিত সাতজনে জিহোৱাৰ নিয়ম চন্দুকৰ আগে আগে উচ্চ শব্দেৰে শিঙা বজাই বজাই যাবলৈ ধৰিলে আৰু জিহোৱাৰ নিয়ম চন্দুক তেওঁলোকৰ পাছে পাছে লৈ গৈ থাকিল। ৰণলৈ সাজু হোৱা সৈন্যসকল শিঙা বজোৱা পুৰোহিতসকলৰ আগে আগে গ'ল আৰু তেওঁলোকৰ পাছত যোৱা লোকৰ দলটো নিয়ম চন্দুকৰ পাছে পাছে গ'ল। যাওঁতে পুৰোহিতসকলে শিঙা বজাই বজাই গ'ল। তাৰ পাছত জিহোশুৱাই লোকসকলক আজ্ঞা দি ক'লে, মই তোমালোকক মহাধ্বনি কৰিবলৈ আজ্ঞা দিয়া দিনটো নহালৈকে তোমালোকে ধ্বনি নকৰিবা আৰু নিজ নিজ মাত নুশুনাবা। তোমালোকৰ মুখৰ পৰা কোনো কথা নোলাওক। মই যিদিনা আজ্ঞা দিম সেইদিনাহে তোমালোকে মহাধ্বনি কৰিবা। এইদৰে তেওঁ নগৰৰ চাৰিওফালে জিহোৱাৰ নিয়ম চন্দুক এবাৰ প্ৰদক্ষিণ কৰোৱালে আৰু তেওঁলোকে চাউনিলৈ আহি ৰাতি চাউনিতে থাকিল। তাৰ পাছদিনা জিহোশুৱা ৰাতিপুৱাতে উঠিল আৰু পুৰোহিতসকলে জিহোৱাৰ নিয়ম চন্দুক দাঙি ল'লে। মহাশব্দকাৰী হাতোটা শিঙা লোৱা পুৰোহিত সাতজনে জিহোৱাৰ নিয়ম চন্দুকৰ আগে আগে শিঙা বজাই বজাই গ'ল আৰু পাছত যাবলগীয়াসকলে পাছে পাছে গমন কৰিলে। পুৰোহিতসকলে যাওঁতে উচ্চ শব্দেৰে শিঙা বজাই বজাই গ'ল। তেওঁলোকে দ্বিতীয় দিনাও নগৰখন এবাৰ প্ৰদৰ্শন কৰি চাউনিলৈ উলটি আহিল। এইদৰে তেওঁলোকে ছয় দিন কৰিলে। পাছত সপ্তম দিনা সূৰ্য উদয় হোৱাৰ সময়ত তেওঁলোকে সোনকালে উঠিল আৰু আগেৰে কৰি অহাৰ দৰে নগৰখন সাতবাৰ প্ৰদৰ্শন কৰিলে। কেৱল সেইদিনাহে নগৰখন সাতবাৰ প্ৰদৰ্শন কৰিলে। সপ্তমবাৰত পুৰোহিতসকলে শিঙা বজোৱাৰ পাছত জিহোশুৱাই লোকসকলক ক'লে, তোমালোকে মহাধ্বনি কৰা, কিয়নো জিহোৱাই তোমালোকক নগৰখন দিলে। কিন্তু নগৰ আৰু তাৰ ভিতৰত থকা সকলোৱে জিহোৱাৰ উদ্দেশ্যে বৰ্জিত হ'ব। কেৱল ৰাহাব বেইছা আৰু তাইৰ ঘৰত তাইৰ লগত থকা আটাইবোৰ লোক জীয়াই থাকিব, কিয়নো আমি পঠোৱা দূতকেইজনক তাই লুকুৱাই ৰাখিছিল। তোমালোকে সেই ব্যৱহাৰৰ বাবে জিহোৱাই বৰ্জন কৰা সেই বৰ্জিত বস্তুৰ পৰা সাৱধানে থাকিবা, নহ'লে তাক বৰ্জিত কৰাৰ পাছত বৰ্জিত বস্তুৰ কিছু ল'লে তোমালোকে ইজৰাইলৰ চাউনিকো বৰ্জিত কৰি দুখত পেলাবা। সমুদায় ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ জিহোৱাৰ উদ্দেশ্যে প্ৰবৃত্ত হ'ব, সেইবোৰক জিহোৱাৰ ভঁৰাললৈ অনা হ'ব। তেতিয়া লোকসকলে ধ্বনি কৰিলে আৰু পুৰোহিতসকলে উচ্চ শব্দেৰে শিঙা বজালে। হিঙাৰ শব্দ শুনি লোকসকলে মহাধ্বনি কৰিলে। তাতে নগৰৰ গড় পৰি মাটিৰ সমান হোৱাৰ পাছত প্ৰতিজন লোকে নিজৰ সন্মুখেৰে পোনে পোনে উঠি গৈ নগৰত সোমাল আৰু তেওঁলোকে নগৰখন দখল কৰি ল'লে। তাতে তেওঁলোকে নগৰৰ পুৰুষ মহিলা ডেকা বুঢ়া আৰু গৰু মেজ গাধ আদি সকলোকে তৰোৱালৰ ধাৰেৰে নিঃশেষে বিনষ্ট কৰিলে। তেতিয়া গুপুতে দেশৰ বুজ বিচাৰ লোৱা মানুহ দুজনক জিহুচুৱাই ক'লে, তোমালোকে সেই বেইচাৰ ঘৰত সোমাই তিৰোতাজনীৰ আগত তোমালোকে শপত খোৱাৰ দৰে তাইক আৰু তাই সকলোকে উলিয়াই আনাগৈ। তেতিয়া সেই ডেকা চোৰাংচোৱা দুজনে সোমাই গৈ ৰাহাব আৰু তাই বাপেক মাক আৰু ভাই ককাই আদি কৰি আটাই সম্পৰ্কীয় সকলোকে আৰু আটাইবোৰ জ্ঞাতি কুটুম্বক উলিয়াই আনিলে, ইজৰাইলৰ চাৱনিৰ বাহিৰত থলে। আৰু লোকসকলে নগৰ আৰু তাৰ ভিতৰত থকা সকলোকে জুইৰে পুৰি ভস্ম কৰিলে। কেৱল ৰূপ সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ জিহুৱাৰ গৃহৰ ভঁৰালত থলে। কিন্তু জিহুচুৱাই ৰাহাব বেইচাক আৰু তাই বাপেকৰ বংশৰ লগতে তাই সকলোকে জীয়াই ৰাখিলে। তাই আজিলৈকে ইজৰাইলৰ মাজত বাস কৰি আছে, কিয়নো জিহুচুৱাই গোপনে জিৰিহু বুজ বিচাৰ ল'বলৈ পঠোৱা চোৰাংচোৰা দূতকেইজনক তাই লুকুৱাই ৰাখিছিল। সেই সময়ত জিহুচুৱাই শপত খাই লোকসকলক ক'লে, যিকোনোৱে উঠি পুনৰাই জিৰিহু নগৰ নিৰ্মাণ কৰিব সি জিহুৱাৰ সাক্ষাতে অভিশপ্ত হওক। সি ভিত্তিমূল স্থাপন কৰি দণ্ডস্বৰূপে বৰপুতেকক আৰু তাৰ দুৱৰী লগাই দণ্ডস্বৰূপে সৰুপুতেকক দিব। এইদৰে জিহুৱা জিহুচুৱাৰ লগত আছিল আৰু তেওঁ যশস্যা গোটেই কণান দেশত বিয়পি গ'ল।